বাতৰিৰ সৈতে মই অনুজা লোপামুদ্ৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাক্ৰ'ই আজি বিয়লি ফ্ৰান্সৰ ঐতিহাসিক চহৰ মাৰ্চেত প্ৰথম ভাৰতীয় বাণিজ্যিক দূতাবাস যুটীয়াভাৱে মুকলি কৰে। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাৰত 2029 চনৰ ভিতৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থব্যৱস্থাৰূপে পৰিগণিত হ'ব বুলি মন্তব্য কৰিছে। 2050 চনৰ ভিতৰত বিশ্বজনীন শক্তি চাহিদা ক্ষেত্ৰত ভাৰতৰ অংশ দুগুণলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে প্ৰকাশ কৰিছে। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ মহাকুম্ভত মাঘী পূৰ্ণিমা উপলক্ষে আজি দুপৰীয়ালৈ 1,59,00,000ৰো অধিক ভক্তই পবিত্ৰ স্নান সম্পন্ন কৰে আৰু ভাৰতে আহমেদাবাদত অনুষ্ঠিত চলিত এদিনীয়া ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত ইংলেণ্ডক জয়ৰ বাবে 357 ৰাণৰ বিজয় লক্ষ্য বান্ধি দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাক্ৰ'ই আজি বিয়লি ফ্ৰান্সৰ ঐতিহাসিক চহৰ মাৰ্চেত প্ৰথম ভাৰতীয় বাণিজ্যিক দূতাবাস যুটীয়াভাৱে মুকলি কৰে। ইয়াৰ পূৰ্বে দুয়োগৰাকী নেতাই চহৰখনৰ প্ৰৱাসী ভাৰতীয়সকলৰ সৈতে মত বিনিময় কৰে। তেওঁলোকে লগতে মাজাৰগুছ যুদ্ধ সমাধিক্ষেত্ৰত প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত প্ৰাণাহুতি দিয়া ভাৰতীয় সৈন্যসকলৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ নিবেদন কৰে। কমনৱেলথ যুদ্ধ সমাধি আয়োগে তদাৰক কৰা এই সমাধিক্ষেত্ৰত 1,700ৰো অধিক সৈনিকৰ সমাধি আছে। এই সৈনিকসকলৰ সেৱাৰ প্ৰতি সন্মান জনোৱাৰ উদ্দেশ্যে 1925 চনত প্ৰথমবাৰৰ বাবে এটা ভাৰতীয় স্মাৰক মুকলি কৰা হৈছিল। পেৰিছত উচ্চ পৰ্যায়ৰ এলানি কাৰ্যসূচীৰ সামৰণি মাৰি শ্ৰীমোডী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মাক্ৰ' আজি পুৱা মাৰ্চে চহৰত উপস্থিত হয়। মাৰ্চেত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে তেওঁলোকক বিপুলভাৱে আদৰণি জনায়। দুয়োগৰাকী নেতাই ভাৰত আৰু ফ্ৰান্সক সামৰি গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ গোলকীয় উদ্যমৰ অংশ হিচাপে স্থাপন কৰা আন্তঃৰাষ্ট্ৰীয় তাপ নিউক্লিয় পৰীক্ষামূলক ৰিয়েক্টৰ প্ৰকল্পও পৰিদৰ্শন কৰে। ফ্ৰান্সৰ ভ্ৰমণ সামৰি প্ৰধানমন্ত্ৰী মোডী আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ আমন্ত্ৰণ মৰ্মে দুদিনীয়া ভ্ৰমণসূচীৰে আজি দেশখনলৈ ৰাওনা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাক্ৰ'য়ে শেহতীয়া আলোচনাকালত ইউৰোপ, পশ্চিম এছিয়া আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ ভূ ৰাজনৈতিক ঘটনাক্ৰম সম্পৰ্কে মত বিনিময় কৰা বুলি বৈদেশিক পৰিক্ৰমা সচিব বিক্ৰম মিশ্ৰীয়ে প্ৰকাশ কৰিছে। ফ্ৰান্সৰ মাৰ্চেত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীমিশ্ৰীয়ে কয় যে নেতা দুগৰাকীয়ে গোলকীয় আৰু আঞ্চলিক গুৰুত্বৰ বিষয়েও আলোচনা কৰিছে। তেওঁ কয় যে দুয়োগৰাকী নেতাই ফৰাচী ৰাষ্ট্ৰপতিগৰাকীয়ে বিশেষ বিমানেৰে মাৰ্চে চহৰলৈ যায়। এয়া দুয়োগৰাকী নেতাৰ মাজত গভীৰ ব্যক্তিগত আস্থাৰ প্ৰতীকেই নহয় বৰং তেওঁলোকৰ মাজৰ উল্লেখনীয় বিশ্বাসৰ প্ৰতীক। তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোডী আৰু ৰাষ্ট্ৰপতি মাক্ৰ'য়ে বিমানখনত বিভিন্ন বিষয় লৈ আলোচনা কৰে। বিদেশ সচিবগৰাকীয়ে কয় যে দুয়োপক্ষৰ মাজৰ আলোচনাত কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়টোৱে আগস্থান লাভ কৰে। দুয়োপক্ষই পৰৱৰ্তী বৰ্ষটো ভাৰত ফ্ৰান্স উদ্ভাৱন বৰ্ষ হিচাপে উদযাপন কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে বুলি উল্লেখ কৰি শ্ৰীমিশ্ৰীয়ে কয় যে এই বৰ্ষ পালনৰ সময়ছোৱাত প্ৰযুক্তি, উদ্ভাৱন আৰু ষ্টাৰ্ট আপত বিশেষ গুৰুত্ব আৰোপ কৰা হ'ব। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাৰত 2029 চনৰ ভিতৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থব্যৱস্থাৰূপে পৰিগণিত হ'ব বুলি মন্তব্য কৰিছে। শ্ৰীসোণোৱালে আজি আগৰতলাত এখন সংবাদমেলত 2025-26 বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বৰ্তমানৰ চৰকাৰে গ্ৰহণ কৰা নীতি আৰু কাৰ্যসূচীসমূহে দেশৰ জনসাধাৰণৰ আৰ্থসামাজিক মানৰ উত্তৰণ ঘটাইছে। তেওঁ লগতে কয় যে সুশাসনে দেশবাসীৰ বাবে মৰ্যাদাপূৰ্ণ জীৱন সুনিশ্চিত কৰিছে। এই বাজেটত উল্লেখ কৰা ধৰণেই প্ৰথমবাৰৰ বাবে ব্যৱসায়ৰ মনমেলা দেশৰ অনুসূচিত জাতি, অনুসূচিত জনজাতি সম্প্ৰদায়ৰ মহিলাসকলে 2 কোটি টকালৈকে ঋণ লাভ কৰিব বুলি শ্ৰীসোণোৱালে লগতে কয়। এইবাৰৰ কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰা নতুন কৰ গাঁথনিয়ে প্ৰায় 5,65,00,000 মানুহক লাভান্বিত কৰিব আৰু মধ্যবিত্ত নাগৰিকসকলক সৰ্বাধিক পৰিমাণে সকাহ প্ৰদান কৰিব বুলিও শ্ৰীসোণোৱালে উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দূৰদৰ্শী নেতৃত্বই উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক সৰ্বাত্মক উন্নতিৰ পথলৈ আগুৱাই নিছে বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। 2025-26 বৰ্ষৰ কেন্দ্ৰীয় বাজেটত নাম ৰূপত 12,50,000 মেট্ৰিক টন উৎপাদন ক্ষমতাসম্পন্ন ইউৰিয়া প্ৰকল্প স্থাপনৰ ঘোষণা কৰা হৈছে বুলি উল্লেখ কৰি শ্ৰীসোণোৱালে এই প্ৰকল্পই নিয়োগ সৃষ্টি কৰাৰ লগতে অঞ্চলটো উপৰি চুবুৰীয়া দেশসমূহকো উপকৃত কৰিব বুলি প্ৰকাশ কৰে। 2050 চনৰ ভিতৰত বিশ্বজনীন শক্তি চাহিদা ক্ষেত্ৰত ভাৰতৰ অংশ দুগুণলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত শক্তি ব্যৱসায়ত ভাৰতৰ কৌশলগত প্ৰভাৱ প্ৰতিপন্ন হৈছে বুলি পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে প্ৰকাশ কৰিছে। তেওঁ কয় যে ভাৰত বিশ্ব শক্তি বজাৰৰ কেন্দ্ৰস্বৰূপ আৰু বিশ্বৰ মুঠ জনসংখ্যাৰ 17% তৃতীয় সৰ্ববৃহৎ তেল ব্যৱহাৰ কৰা দেশ। নতুন দিল্লীত চলি থকা ভাৰতীয় শক্তি সপ্তাহ কাৰ্যসূচীৰ অংশ হিচাপে আজি এলানি বৈঠকত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। বৈঠকত সংশ্লিষ্ট পক্ষসমূহে শক্তি সুলভ কৰি তোলাৰ বাবে শক্তি মজুতকৰণ আৰু স্মাৰ্ট গ্ৰীডকে ধৰি আন্তঃগাঁথনিত বিনিয়োগৰ আৱশ্যকতাৰ বিষয়ে আলোচনা কৰে। মালদ্বীপছ পিপলছ মজলিছৰ অধ্যক্ষ আব্দুল ৰহিম আব্দুল্লাৰ নেতৃত্বত অহা মালদ্বীপৰ এটা সংসদীয় প্ৰতিনিধি দলে আজি নতুন দিল্লীত উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰক সাক্ষাৎ কৰে। বৈঠকত ভাৰত আৰু মালদ্বীপৰ মাজত বিভিন্ন ক্ষেত্ৰত থকা দ্বিপাক্ষিক সম্পৰ্কৰ বিষয়ে আলোচনা কৰা হয়। দুয়োখন ৰাষ্ট্ৰৰ মাজত সংসদীয় বিনিময় তথা জনসাধাৰণৰ মাজৰ যোগাযোগ সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হয়। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ মহাকুম্ভত মাঘী পূৰ্ণিমা উপলক্ষে আজি দুপৰীয়া 12 বজালৈ 1,59,00,000ৰো অধিক ভক্তই পবিত্ৰ স্নান সম্পন্ন কৰে। ইয়াকে লৈ বৰ্তমানলৈকে প্ৰায় 47,55,00,000 ভক্তই পবিত্ৰ স্নান সম্পন্ন কৰিছে। কল্পবাসৰ প্ৰথাৰ সামৰণি প্ৰতীকস্বৰূপ মাঘী পূৰ্ণিমাৰ স্নানৰ বিশেষ গুৰুত্ব আছে। চলিত বৰ্ষত কল্পবাস সম্পূৰ্ণ কৰা 10,00,000ৰো অধিক লোকে এই স্নানত ভাগ ল'ব। ধৰ্মীয় বিশ্বাস অনুসৰি ত্ৰিবেণী সংগমৰ পাৰত মাঘী পূৰ্ণিমালৈকে মহাকুম্ভৰ সময়ত কল্পবাস খাটিলে হেজাৰ হেজাৰ বছৰৰ তপস্যাৰ ফল পোৱা যায়। মহাকুম্ভ মেলা বিশ্বৰ সৰ্ববৃহৎ ধৰ্মীয় সমাৱেশ। 13 জানুৱাৰীত আৰম্ভ হোৱা এই সমাৱেশত বিশ্বৰ বিভিন্ন প্ৰান্তৰ ভক্তই ভাগ লৈছে। কাইলৈ বিশ্ব অনাতাঁৰ দিৱস। এই উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই কাইলৈ সন্ধিয়া 6 বজাত গুৱাহাটীৰ চানমাৰীত থকা অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত আকাশী লহৰ শীৰ্ষক এটি বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠানত বিশ্ব অনাতাঁৰ দিৱসৰ এই বছৰৰ প্ৰতিপাদ্য বিষয় ৰেডিঅ' আৰু জলবায়ু পৰিৱৰ্তন বিষয়ত বক্তৃতা প্ৰদান কৰিব ডঃ অৱনী কুমাৰ ভাগৱতীয়ে। নগাঁৱৰ মধ্য অসম ৰেডিঅ' শ্ৰোতা সংঘই কাইলৈ বিশ্ব ৰেডিঅ' দিৱস উপলক্ষে আজি নগাঁৱত এটা চাইকেল ৰেলীৰ আয়োজন কৰে। শ্ৰোতা সংঘৰ মুখ্য সঞ্চালক কিৰণ চন্দ্ৰ নাথে আজি ৰহাত চাইকেলেৰে বিশ্ব ৰেডিঅ' দিৱসৰ প্ৰচাৰ চলায়। এইবাৰ প্ৰয়াত শিল্পী দিগেন মহন্ত, বাউলী কবি কমলানন্দ ভট্টাচাৰ্য আৰু কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ সোঁৱৰণত অনাতাঁৰ ছেট বিতৰণ কৰা হ'ব। সমগ্ৰ দেশতে আজি সন্ত ৰবিদাসৰ জয়ন্তী পালন কৰা হৈছে। ৰবিদাস চতুৰ্দশ শতিকাৰ এগৰাকী মহান সন্ত আৰু উত্তৰ ভাৰতৰ শক্তি আন্দোলনৰ প্ৰতিষ্ঠাতা আছিল। হিন্দু দিনপঞ্জী অনুসৰি মৰ্ঘ মাহৰ পূৰ্ণিমাৰ দিনা ৰবিদাস জয়ন্তী পালন কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে এই উপলক্ষে দেশবাসীক ওলগ জনাইছে। ৰাষ্ট্ৰপতিগৰাকীয়ে এটা বাৰ্তাযোগে কৈছে যে ৰবিদাস এগৰাকী মহান সন্ত আছিল আৰু তেওঁৰ নিজৰ লিখনিৰ মাজেৰে একতা আৰু ভাতৃত্ববোধৰ বাৰ্তা দিছিল। ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ কাৰ্যালয়ে বাংলাদেশৰ পূৰ্বৰ চৰকাৰ, সুৰক্ষা আৰু চোৰাংচোৱা সংস্থাৰ লগতে আৱামী লীগৰ সৈতে সম্পৰ্ক থকা হিংসাত্মক শক্তিসমূহ যোৱা বছৰৰ ছাত্ৰ প্ৰতিবাদৰ সময়ত পৰিকল্পিতভাৱে গুৰুতৰ মানৱাধিকাৰ উলংঘনৰ ঘটনাত জড়িত আছিল বুলি কৈছে। তদুপৰি ৰাষ্ট্ৰসংঘই বাংলাদেশত কোনো ৰাজনৈতিক দলকেই নিষিদ্ধ ঘোষণা নকৰিবলৈ পৰামৰ্শ আগবঢ়াইছে, কিয়নো এনে কৰিলে প্ৰকৃত বহুদলীয় গণতন্ত্ৰ ব্যৱস্থালৈ ঘূৰি যোৱাটো সম্ভৱ হৈ নুঠিব। আজি প্ৰকাশিত এটা প্ৰতিবেদনত ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ আয়োগ উচ্চায়ুক্ত কাৰ্যালয়ে দেশখনত মুক্ত আৰু প্ৰকৃত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে নিৰাপদ আৰু অনুকূল বাতাবৰণ সুনিশ্চিত কৰিবলৈ আহ্বান জনাইছে। প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ পুত্ৰ অভিজিত মুখাৰ্জীয়ে আজি তৃণমূল কংগ্ৰেছ ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰে। অভিজিত মুখাৰ্জীয়ে 2021 চনত মমতা বেনাৰ্জীয়ে তৃতীয়বাৰৰ বাবে পশ্চিমবংগত মুখ্যমন্ত্ৰী হিচাপে ক্ষমতালৈ অহাৰ পিছত তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল। ভাৰতে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত চলিত এদিনীয়া ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত ইংলেণ্ডক জয়ৰ বাবে 357 ৰাণৰ বিজয় লক্ষ্য বান্ধি দিছে। প্ৰত্যুত্তৰত ইংলেণ্ডে আমালৈ বাতৰি অহাৰ পৰলৈকে 17 অভাৰত 2টা উইকেট হেৰুৱাই 123 ৰাণ সংগ্ৰহ কৰি খেলি আছে। ইয়াৰ পূৰ্বে ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 50 অভাৰত 2টা উইকেট হেৰুৱাই 356 ৰাণ সংগ্ৰহ কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাক্ৰ'ই আজি বিয়লি ফ্ৰান্সৰ ঐতিহাসিক চহৰ মাৰ্ছেইত প্ৰথম ভাৰতীয় বাণিজ্যিক দূতাবাস যুটীয়াভাৱে মুকলি কৰে। 2050 চনৰ ভিতৰত বিশ্বজনীন শক্তি চাহিদা ক্ষেত্ৰত ভাৰতৰ অংশ দুগুণলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে প্ৰকাশ কৰিছে। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ মহাকুম্ভত মাঘী পূৰ্ণিমা উপলক্ষে আজি দুপৰীয়ালৈ 1,59,00,000ৰো অধিক ভক্তই পবিত্ৰ স্নান সম্পন্ন কৰে আৰু ভাৰতে আহমেদাবাদত অনুষ্ঠিত চলিত এদিনীয়া ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত ইংলেণ্ডক জয়ৰ বাবে 357 ৰাণৰ বিজয় লক্ষ্য বান্ধি দিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।